এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অৰুণাচলৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাম্মীয়ক মুখ্যমন্ত্ৰী 5,00,000 টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ত আজি 23,000ৰো অধিক মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ। নগাঁও জিলাৰ থিং ৰাজহ চক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি দ্বিতীয় দিনা উচ্ছেদ অভিযান। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানলৈ উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ ছাত্ৰী অৰ্পিতা দাসক বাছনি। অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাম্মীয়লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5,00,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াৰ গেলাপুখুৰীত দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে ভুক্তভোগীৰ পৰিয়ালক চেক প্ৰদান কৰে। মৃতকসকলৰ নিকটাম্মীয়ক কেন্দ্ৰীয় চৰকাৰে 2,00,000 টকাৰ এককালীন অনুদান আগবঢ়াব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। দুৰ্ঘটনাত আহত ব্যক্তিগৰাকীৰ চিকিৎসাৰ বাবেও তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1,00,000 টকাৰ সাহায্য প্ৰদান কৰে। অৰুণাচললৈ চাহ শ্ৰমিকক কাম কৰিবলৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। ঔদ্যোগিকীকৰণৰ পৰিৱেশ সৃষ্টি হলেহে এই সমস্যাৰ অন্ত পৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ সুৰক্ষাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।
অৰুণাচল প্ৰদেশলৈ চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণে লৈ যোৱা এইটো এটা আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে। আমি দেখা পাওঁ যে তিনিচুকীয়া জিলাৰ বহুত চাহ শ্ৰমিকৰ সন্তানে খুব কম সময়তে হাইস্কুলৰ পৰাও আঁতৰি আহি তেওঁলোকে অৰুণাচল বা আন জেগাত কাম কৰিবলৈ গুচি যায়। আৰ্থিক দুৰৱস্থাও এটা ডাঙৰ কাৰণ, কাৰণ আমি সকলোৱে জানো যে বৰ্তমান সময়ত চলিবৰ কাৰণে, ঘৰ এখন চলাবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন। স্বাভাৱিকভাৱে বাগানৰ শ্ৰমিকসকলে ইমান উপাৰ্জন নকৰে আৰু তাৰ কাৰণে তেওঁলোকে কেতিয়াবা ইচ্ছা নাথাকিলেও সন্তানসকলক বা ল'ৰা ছোৱালীক এনেকুৱা কামৰ কাৰণে পঠিয়াবৰ বাবে বাধ্য হয়।
ৰাজ্য চৰকাৰে মহিলাসকলক কেৱল গৃহিণী হিচাপে গণ্য কৰাৰ মানসিকতা দূৰ কৰি নতুন অসমৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাত সহযাত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস চলাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 23,791গৰাকী মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ গুজৰাট আৰু কৰ্ণাটককে ধৰি বহিৰাজ্যসমূহৰ উদাহৰণ দি অসমক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত মহিলাসকলক অৱদান আগবঢ়াবলৈ আহান জনায়। তেওঁ লগতে মহিলাসকল পশুপালন, মীন উৎপাদন আদি খণ্ডৰ সৈতে জড়িত হলে ৰাজ্যৰ অৰ্থনীতি ক্ৰমাৎ শক্তিশালী হৈ উঠিব বুলি মন্তব্য কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মৰাণত 12,32,00,000 টকা ব্যয়েৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্ৰীড়া চৌহদো উদ্বোধন কৰে। তেওঁ লগতে তৃতীয় পৰ্যায়ত অসম মালাৰ অধীনত 37,92,00,000 টকা ব্যয়েৰে মৰাণ নিতাই পথৰ মৰাণ টাউন ক্লাবৰ পৰা গছপুৰীয়া লুকুমাৰী অংশৰ 9.3 কিলোমিটাৰ পথৰ উন্নীতকৰণ আৰু সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। একেদৰে মুখ্যমন্ত্ৰীয়ে 19,50,00,000 টকা ব্যয় সাপেক্ষে টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু মৈত্ৰী আঁচনিৰ অধীনত 2,15,00,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া মৰাণ থানা ভৱনৰ আধাৰশিলাও স্থাপন কৰে। ইপিনে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দতমা বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। এই উপলক্ষে বৰ্চিজোৰাৰ উদাংশ্ৰী খেলপথাৰত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈকে ৰাজ্যৰ 50টাতকৈ অধিক বিধানসভা সমষ্টিত 20,00,000তকৈ অধিক সদস্যক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ প্ৰদান কৰা হৈছে। তেওঁ লগতে অহা জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ 40,00,000 মহিলাক 10,00,000টকাকৈ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। নগাঁও জিলাৰ থিং ৰাজহ চক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি দ্বিতীয় দিনাও প্ৰশাসনে উচ্ছেদ অভিযান চলায়। আজি ৰৌমাৰী বিল, মৈৰাধ্বজ, বেচামাৰী, শালমৰাবৰী, অকৰাবৰী আৰু গেলেকনী বিলৰ ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলোৱা হয়। এই অভিযানৰ বাবে 300ৰো অধিক আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। এই অভিযান 19 আৰু 20 ডিচেম্বৰতো চলিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে কালিৰে পৰা চলা এই অভিযানত টুকটুকি, চালনাবাৰী আৰু আহোমগাঁৱৰ অবৈধভাৱে পুখুৰী খনন কৰা চৰকাৰী ভূমি দখলমুক্ত কৰা হয়। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ ছাত্ৰী অৰ্পিতা দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানলৈ বাছনি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 21 ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলৰ চৰাইদেউ জাহাজত ৰাজ্যৰ 25-30গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। পূৰ্বে দলগত শিতানত দুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰা কৃতি শিক্ষাৰ্থীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বাবে ইতিমধ্যে প্ৰশ্ন সাজু কৰা বুলি প্ৰকাশ কৰিছে।
আচলতে কবলৈ গলে খুবেই ভাল লাগিছে, যিহেতু জীৱনৰ এক ডাঙৰ অভিজ্ঞতা হ'ব, জীৱনত এক নোপোৱা অভিজ্ঞতা, গতিকে মনটোতো খুবেই ভাল লাগিছে। কালি ছাৰে ক'লে যে আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা কোৱাৰ, ইণ্টাৰেক্ট কৰাৰ সুবিধা এটা পাম। ভবা নাছিলো ইমান সৰুতে ইমানখিনি সুবিধা পাম বুলি, সপোন আছিলে এটা, ইমান সৰুতে সফল হ'ল, গতিকে তাৰ বাবেতো মই সকলোকে ধন্যবাদ জনাইছো আৰু খুবেই ভাল লাগিছে।
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আজি চিৰাং জিলাৰ উত্তৰ প্ৰান্তৰ নাঙলভাঙা নৈৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া আমগুৰি ঔগুৰি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ অসম মালা আঁচনিৰ অধীনত মুঠ 61 কোটি টকা ব্যয়েৰে এই দলংখন নিৰ্মাণ কৰা হ'ব। দলংখনৰ আধাৰশিলা স্থাপন কৰি শ্ৰীমহিলাৰীয়ে বিপিএফ দলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে পাৰ্যমানে চেষ্টা চলাব বুলি উল্লেখ কৰে। তেওঁ লগতে এমাহৰ ভিতৰত নাঙলভাঙাতো এখন দলঙৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। শ্ৰীমহিলাৰীয়ে অহা বছৰ আমগুৰি খুংখ্ৰাচৰা সংযোগী আন এখন দলঙৰ কাম কৰা হ'ব বুলি প্ৰকাশ কৰে। অনুষ্ঠানত বিটিচিৰ নিচিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰীকে ধৰি বিপিএফৰ কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত থাকে। কাছাৰ জিলাৰ ছেছন আদালতে আন্তঃৰাজ্যিক মাদকদ্ৰব্য সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত হোৱা মণিপুৰৰ এগৰাকী মহিলাক এন ডি পি এছ আইনৰ অধীনত 10 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। বিশেষ ন্যায়াধীশ বিপ্ৰজিৎ ৰায়ৰ বিচাৰপীঠে অভিযুক্ত মহিলাগৰাকীক এই শাস্তিৰ ৰায় দিয়ে। উল্লেখযোগ্য, 2024 চনৰ 19 মাৰ্চত অসম মণিপুৰ সীমান্তত কাছাৰৰ লক্ষীপুৰৰ ফুলেৰ ফেৰীঘাটৰ পৰা নিচাযুক্ত সামগ্ৰীসহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত আৰক্ষী আদালতত মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। শুনানিৰ অন্তত আদালতে আজি মহিলাগৰাকীক দোষী সাব্যস্ত কৰি 10 বছৰৰ কাৰাদণ্ডৰ লগতে 1,00,000 টকাৰ জৰিমনা বিহে। বন বিভাগে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ দাঁতি কাষৰীয়া কৌপাতি চাহ বাগিচাত বিগত প্ৰায় 10 দিন ধৰি আতংকৰ সৃষ্টি কৰা বাঘিনীজনীক আজি পিঞ্জৰাবদ্ধ কৰে। মংগলদৈৰ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া প্ৰদীপ্ত বৰুৱাই জনোৱা মতে পিঞ্জৰাবদ্ধ বাঘিনীজনীক প্ৰথমে গুৱাহাটীৰ চিৰিয়াখানালৈ অনা হ'ব আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ'ব নে চিৰিয়াখানাতে ৰখা হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বাঘিনীজনীয়ে যোৱা 10 দিন ধৰি কৌপাতি চাহ বাগিচাত মুক্ত বিচৰণ কৰাৰ লগতে পোহনীয়া ছাগলী নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আকাশীৰ উদ্যোগত আজিৰে পৰা 19 তামোলপুৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিমল মজুমদাৰে আজি গ্ৰন্থমেলাৰ মুখ্য দুৱাৰ মুকলি কৰে। গ্ৰন্থমেলাৰ আজি প্ৰথম দিনা উদীয়মান কবি প্ৰশান্ত ৰাভাৰ আৰু হঠাৎ বসন্ত শীৰ্ষক এখন কবিতা পুথি উন্মোচন কৰা হয়। অনুষ্ঠানত তামোলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাছাৰ জিলা প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে। দুমাহলৈ বলবৎ হ'বলগীয়া এই নিৰ্দেশ অনুসৰি সীমান্তৰ 1 কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্যোদয়লৈকে জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি বৰাক নৈৰ জলপথ আৰু নৈপৰীয়া অঞ্চলসমূহত চলাচল, যাতায়াত আৰু মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ বাধা নিষেধ আৰোপ কৰা হৈছে। একেদৰে সীমামূৰীয়া 5 কিলোমিটাৰ এলেকাত নিশাৰ ভাগত চেনি, চাউল, ঘেঁহু আৰু খোৱা তেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে চৰকাৰী কামত নিয়োজিত কৰ্মচাৰীসকলক এই নিষেধাজ্ঞাৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত 2-1 ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল অহা 19 ডিচেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ'ব। অৰুণাচলৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ নিকটাত্মীয়ক মুখ্যমন্ত্ৰীৰ 5 লাখ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড়ত আজি 23,000ৰো অধিক মহিলাক 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ। নগাঁও জিলাৰ ঢিং ৰাজহচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি দ্বিতীয় দিনাও উচ্ছেদ অভিযান। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানলৈ উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ ছাত্ৰী অৰ্পিতা দাসৰ বাছনি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।